Ella acaba de venir. Batorir khoite mojintirani deka etiar ghai ghai batori khumu khuise khomogro dekhe aji 77 hongkho gonorajya dibosh utjapon koribo rashtrapati srimati Draupadi Murmu e notu dilir kartobbo bothor pura gonorajya dibosh utjaponot rashtrak netritto dibo dekhor arthonitik bhabishyat nirnoy korar khetrot atmanirbharhilota aru swadeshi samagri pot pradarshak niti buli gonorajya dibosor prakkhondhiya rashtrak uddeshi diya bhashonot rashtrapati srimati Murmu e prokash korise কেন্দ্রীয় সরকারে 131গৰাকী ব্যক্তিলৈ 2026 বৰ্ষৰ পদ্মবঁটা আগবঢ়াইছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 30জন ব্যক্তিলৈ 2025 বৰ্ষৰ জীৱন ৰক্ষা পদক শৃংখলাৰ বঁটাসমূহত অনুমোদন জনাইছে আৰু গুৱাহাটীৰ বৰহাপাৰাৰ এচিএ ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি-20 ক্ৰিকেট শৃংখলাৰ যোৱানিশা অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে 8 উইকেটত জয়লাভ কৰে সমগ্র দেশে আজি 77 সংখ্য গণরাজ্য দিবস উদযাপন করিব রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে নতুন দিল্লির কর্তব্য পথৰ পৰা গণরাজ্য দিবস উদযাপনত রাষ্ট্রক নেতৃত্ব দিব গণরাজ্য দিবসৰ পেৰেড 10:30 বজাত আৰম্ভ হ'ব আৰু 90 মিনিট ধৰি চলিব গণরাজ্য দিবসৰ পেৰেডত ভাৰতৰ বৰ্ণাঢ্য সংস্কৃতি আৰু সামৰিক শক্তিৰ অনবদ্য প্ৰদৰ্শন দেখিবলৈ পোৱা যাব এই বছৰৰ গণৰাজ্য দিবসৰ বিষয়বস্তু হৈছে স্বতন্ত্ৰতাৰ মন্ত্ৰ বন্দে মাতৰম আৰু সমৃদ্ধিৰ মন্ত্ৰ আত্মনিৰ্ভৰ ভাৰত আজি পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পমাল্য অৰ্পণ কৰিব ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কৰ্তব্য পথলৈ আহিব আৰু তেওঁ সশস্ত্ৰ বাহিনী অৰ্ধসামৰিক বাহিনী সহায়ক অসামৰিক বাহিনী ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কেডেটসকলৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্সুলা ভন ডেৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ কষ্টা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পেৰেডত বিভিন্ন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় তথা বিভাগসমূহৰ 30টা প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব এই প্ৰতীকপটসমূহত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ পূৰ্তি আৰু বিভিন্ন খণ্ডত আত্মনিৰ্ভৰশীলতাৰে দেশৰ দ্ৰুত প্ৰগতিৰ বিভিন্ন দিশ প্ৰতিফলিত হ'ব কাৰ্যসূচীত 2500 শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব গণৰাজ্য দিৱসৰ পেৰেডৰ সাক্ষী হোৱাৰ বাবে সমাজৰ বিভিন্ন খণ্ডৰ 10,000 বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে এইবাৰৰ পেৰেডত অসমৰ ধুবুৰীৰ আচাৰিকাণ্ডিৰ বিখ্যাত পোৰামাটিৰ শিল্প প্ৰতীকপট হিচাপে প্ৰদৰ্শন কৰা হ'ব দেশৰ অৰ্থনৈতিক ভৱিষ্যত নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী সামগ্ৰী পথ প্ৰদৰ্শক নীতি বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে তেওঁ গোলকীয় পৰ্যায়ত নিজৰ স্থিতি সবল কৰা তথা দেশক উদ্ভাসিত কৰা যুৱ উদ্যমী ক্ৰীড়াবিদ বিজ্ঞানী আৰু পেছাদাৰী ব্যক্তিসকলৰ প্ৰশংসা কৰে 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্সন্ধিয়া কালি দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে শ্ৰীমতী মুৰ্মুৱে ভাৰতক বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যা থকা দেশ হিচাপে উল্লেখ কৰি কয় যে দেশৰ যুৱ প্ৰজন্মৰ ভালেমান প্ৰতিভা আছে আত্মসংস্থাপনেৰে দেশৰ যুৱ প্ৰজন্মে উল্লেখনীয় সফলতা অৰ্জন কৰিছে বুলিও তেওঁ উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গোলকীয় অনিশ্চয়তা স্বত্তেও ভাৰতৰ অৰ্থনৈতিক বিকাশ অব্যাহত আছে তেওঁ ভাৰতক বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতি বুলি অভিহিত কৰি কয় যে অনাগত ভৱিষ্যতত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে লক্ষ্যপ্ৰাপ্তিৰ দিশলৈ আগবাঢ়িছে সামগ্ৰী আৰু সেৱাকৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমতী মুৰ্মুৱে এই পদক্ষেপে ভাৰতৰ অৰ্থনীতি সুদৃঢ় কৰিব বুলি মন্তব্য কৰে তেওঁ লগতে চৰকাৰে অলপতে কৰা শ্ৰম সংহিতাৰ সংস্কাৰৰ জৰিয়তে শ্ৰমিকসকল উপকৃত হ'ব বুলি উল্লেখ কৰে ৰাষ্ট্ৰ প্ৰথম অৱধাৰণা আৰু মেক ইন ইণ্ডিয়াক অধিক গৌৰৱান্বিত কৰাৰ বাবে সকলোকে একেলগে কাম কৰাৰ প্ৰতি আহ্বান জনাই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে গণৰাজ্য দিৱসে দেশপ্ৰেমৰ ভাৱনাক অধিক সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰে তেওঁ কয় যে ভাৰতৰ সংবিধান হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ ইতিহাসৰ বুনিয়াদী দস্তাবেজ ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলে সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে জাতীয়তাবোধৰ ধাৰণা আৰু দেশৰ ঐক্যৰ বাবে শক্তিশালী ভেটি নিৰ্মাণ কৰি গৈছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে কেন্দ্ৰীয় চৰকাৰে 131গৰাকী ব্যক্তিলৈ 2026 বৰ্ষৰ পদ্ম বঁটা আগবঢ়াইছে। ইয়াৰ ভিতৰত দেশৰ 5গৰাকী কৃতিমান ব্যক্তিলৈ পদ্ম বিভূষণ, 13গৰাকীলৈ পদ্মভূষণ আৰু 113গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। এইবাৰৰ অসামৰিক বঁটা লাভ কৰাসকলৰ ভিতৰত 19গৰাকী মহিলা আছে আৰু 16গৰাকী ব্যক্তিক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছে। কলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বলিউডৰ প্ৰয়াত অভিনেতা ধৰ্মেন্দ্ৰ সিং দেউলক মৰণোত্তৰভাৱে পদ্ম বিভূষণ আগবঢ়োৱা হৈছে। ৰাজহুৱা পৰিক্ৰমাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কেৰালাৰ কে টি থমাছ, কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে উত্তৰ প্ৰদেশৰ এন ৰাজম, সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেৰালাৰ পি নাৰায়ণনলৈ পদ্ম বিভূষণ বঁটা আগবঢ়োৱা হৈছে। ৰাজহুৱা পৰিক্ৰমাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ বাবে কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ অচ্যুতানন্দনলৈ মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ আগবঢ়োৱা হৈছে। গায়িকা অলকা য়াগ্নিক, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভগত সিং কোচিয়াৰী, তামিলনাডুৰ কালিপট্টি ৰামাস্বামী পালানিস্বামী, কেৰালাৰ অভিনেতা মামুট্টিলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। বিশিষ্ট ৰাজনীতিবিদ তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনক মৰণোত্তৰভাৱে পদ্মভূষণ আগবঢ়োৱা হৈছে। একেদৰে কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, চিকিৎসা, কৃষি, সাহিত্য, শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত উল্লেখনীয় সেৱা আগবঢ়োৱা 113গৰাকী ব্যক্তিলৈ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আগবঢ়োৱা হৈছে। তাৰকা ক্ৰিকেট খেলুৱৈ ৰোহিত শৰ্মা, প্ৰবীণ কুমাৰ, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, বলদেৱ সিং, কে পাজানিৱেল আৰু সবিতা পুনিয়ালৈ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱাৰ বাবে পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। অসমৰ 5গৰাকী বিশিষ্ট ব্যক্তিয়ে চলিত বছৰৰ পদ্ম সন্মান লাভ কৰিছে। সদ্যপ্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কলা শিতানত বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, যশস্বী কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু কাৰ্বি লোকসংগীতৰ বিশিষ্ট শিল্পী পখিলা লেকথেপিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে কৃষি ক্ষেত্ৰত এৰি আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 30জন ব্যক্তিলৈ 2025 বৰ্ষৰ জীৱন ৰক্ষা পদক শৃংখলাৰ বঁটাসমূহত অনুমোদন জনাইছে। ইয়াৰে 6গৰাকীলৈ সৰ্বোত্তম জীৱন ৰক্ষা পদক, 6গৰাকীলৈ উত্তম জীৱন ৰক্ষা পদক আৰু 18গৰাকী ব্যক্তিলৈ জীৱন ৰক্ষা পদক বঁটা আগবঢ়োৱা হ'ব। মৰণোত্তৰ বাবে 6গৰাকী ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হ'ব। কোনো ব্যক্তিৰ জীৱন ৰক্ষা কাৰ্যত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে জীৱন ৰক্ষা পদক শৃংখলা বঁটাসমূহ আগবঢ়োৱা হয়। বঁটাসমূহ সৰ্বোত্তম জীৱন ৰক্ষা পদক, উত্তম জীৱন ৰক্ষা পদক আৰু জীৱন ৰক্ষা পদক এই তিনিটা শাখাত আগবঢ়োৱা হয়। যিকোনো ক্ষেত্ৰৰ লোকে এই বঁটাৰ বাবে যোগ্য বিবেচিত হ'ব পাৰে। মৰণোত্তৰভাৱেও এই বঁটা দিয়া হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি সশস্ত্ৰ সেনাবাহিনীৰ 70জন জোৱানলৈ সাহসিকতাৰ বঁটা ঘোষণা কৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক দেশৰ সৰ্বোচ্চ শান্তিকালীন সাহসিকতাৰ বঁটা অশোক চক্ৰৰে সন্মানিত কৰা হ'ব। মেজৰ অৰ্ষদীপ সিং, নায়ব সুবেদাৰ দলেশ্বৰ সুব্বা সিং আৰু গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণ নায়াৰলৈ কীৰ্তিচক্ৰ সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে মৰণোত্তৰভাৱে এজনকে ধৰি 13জনলৈ শৌৰ্য চক্ৰ বঁটা, 44জনলৈ সাহসিকতাৰ সেনা পদক আগবঢ়োৱা হৈছে। তদুপৰি মৰণোত্তৰভাৱে 5জনকে ধৰি সশস্ত্ৰ সেনাবাহিনীৰ 6জনলৈ নৌসেনা পদক আৰু 2জনলৈ বায়ুসেনা পদক আগবঢ়োৱা হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ যোৱা নিশা অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে 8 উইকেটত জয়লাভ কৰে। ভাৰতে 154 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 2টা উইকেটৰ বিনিময়ত মাত্ৰ 10 অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অভিষেক শৰ্মাই 20টা বলত 68 আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে 26টা বলত 57 ৰাণ কৰে। অভিষেক শৰ্মাই টি টুৱেণ্টি ক্ৰিকেটত অৰ্ধশতক কৰা দ্বিতীয় দ্ৰুততম খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 153 ৰাণ সংগ্ৰহ কৰিছে। দলটোৰ হৈ গ্লেন ফিলিপছে সৰ্বাধিক 48 ৰাণ কৰে। জাসপ্ৰীত বুমৰাই তিনিটা আৰু হাৰ্দিক পাণ্ডিয়া আৰু ৰবি বিষ্ণয়ে দুটাকৈ উইকেট দখল কৰে। জাসপ্ৰীত বুমৰাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। পাঁচখনীয়া শৃংখলাটোত ভাৰতে সম্প্ৰতি 3-0 অগ্ৰগতি লাভ কৰিছে। প্ৰতিযোগিতাৰ চতুৰ্থখন খেল অহা বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সমগ্র দেশে আজি 77 সংখ্যক গণরাজ্য দিবস উদযাপন করব। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে নতুন দিল্লীর কর্তব্য পথৰ পৰা গণরাজ্য দিবস উদযাপনত রাষ্ট্রক নেতৃত্ব দিব। কেন্দ্রীয় সরকারে 131গৰাকী ব্যক্তিলৈ 2026 বর্ষৰ পদ্ম বঁটা আগবঢ়াইছে। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাৰ এচিয়া ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি-20 ক্ৰিকেট শৃংখলাৰ যোৱা নিশা অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে 8 উইকেটত জয়লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।